Iya, Aka Akbani. বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ দেশত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হোৱা লোকসকলৰ কৰ্মস্পৃহাক প্ৰশংসা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে নতুন সামগ্ৰী আৰু সেৱাকৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু এই ব্যৱস্থাই মূলধনী ব্যয়ত প্ৰভাৱ নেপেলায়। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে আজি দ্বিতীয় পৰ্যায়ৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ 2025 অভিযান মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শক্তিৰ ব্যৱহাৰ সীমিত কৰাৰ লক্ষ্যৰে নতুন ভূতাপীয় শক্তি নীতি যুগুত কৰাৰ বাবে নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নিৰ্দেশ দিছে। আৰু বিহাৰৰ ৰাজগীৰত চলি থকা পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ দেশত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হোৱা লোকসকলৰ কৰ্মস্পৃহাক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে চলিত বৰ্ষৰ বৰ্ষাকালৰ এই সময়ছোৱাত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাসমূহক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। দেশৰ উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, পঞ্জাব আৰু অসমকে ধৰি বিভিন্ন প্ৰান্তৰ পাহাৰীয়া অঞ্চলত হোৱা ডাৱৰ বিস্ফোৰণ আৰু ভৈয়াম অঞ্চলত হোৱা বানৰ ফলত ভালেমান লোকে প্ৰাণ হেৰুওৱাক লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে দুখ প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে এই দুৰ্যোগৰ সময়ত দেশবাসীক ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে আছে বুলিও মত প্ৰকাশ কৰে। তেওঁ এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰত্যাহ্বানসমূহৰ পৰা দেশে পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে নতুন সামগ্ৰী আৰু সেৱাকৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱনৰ মান পুনৰ পঢ়ি দিছোঁ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে নতুন সামগ্ৰী আৰু সেৱাকৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু এই ব্যৱস্থাই মূলধনী ব্যয়ত প্ৰভাৱ নেপেলায়। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত শ্ৰীমতী সীতাৰমণে কয় যে 99% সামগ্ৰী আৰু সেৱাকৰ হয় শূন্য নহয় 5-18% ভিতৰত ৰখা হৈছে। তেওঁ জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু সেৱাকৰৰ ক্ষতিপূৰণ শুল্ক আৰু বিস্তৃত প্ৰস্তাৱ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে পেট্ৰলিয়ামজাত সামগ্ৰী আৰু সুৰাৰ সামগ্ৰীক বৰ্তমানৰ জি এছ টিৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই 50% শুল্ক আৰোপ কৰাৰ ফলত প্ৰভাৱ পৰা ৰপ্তানিকাৰীসকলৰ সুবিধা হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৰপ্তানিকাৰীসকলৰ বাবে এটা বিশেষ পেকেজ প্ৰস্তুত কৰা হৈছে। শ্ৰীমতী সীতাৰমণে কয় যে আত্মনিৰ্ভৰ ভাৰতক কেৱল দেশত সামগ্ৰী উৎপাদনৰ বাবেই নহয় বৰ্তমানৰ অনিশ্চিত গোলকীয় বাণিজ্যিক নীতিৰ সময়ত আত্মসন্মানেৰে মুখামুখি হ'ব পৰাকৈ সাজু কৰি তোলা হৈছে। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে আজি দ্বিতীয় পৰ্যায়ৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ 2025 অভিযান মুকলি কৰে। সমগ্ৰ দেশতে নগৰীয়া অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰা আৰু ইয়াৰ ৰূপায়ণ ক্ষিপ্ৰ কৰি তোলাৰ উদ্দেশ্যে এই অভিযান মুকলি কৰা হৈছে। এই অভিযানৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আবেদনকাৰীসকলৰ নথিপত্ৰৰ পৰীক্ষণ কম সময়ৰ ভিতৰতে সম্পন্ন কৰা হ'ব আৰু ইতিমধ্যে অনুমোদন পোৱা বাসগৃহসমূহৰ নিৰ্মাণ খৰতকীয়া কৰা হ'ব। নগৰীয়া অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 1,12,00,000 বাসগৃহৰ বাবে পুঁজিৰ অনুমোদন জনোৱা হৈছে। ইয়াৰে 96,00,000ৰো অধিক পকী গৃহৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। মন্ত্ৰালয়ে জানিবলৈ দিছে যে অংগীকাৰ অভিযানৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ বাকী থকা বাসগৃহসমূহক সামৰি লোৱা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ সঠিকভাৱে জনসাধাৰণক অৱগত কৰা তথা প্ৰদান কৰাৰ বাবে এই আঁচনিয়ে নিশ্চয়তা প্ৰদান কৰিব। মৰিছাছৰ প্ৰধানমন্ত্ৰী নবীন চন্দ্ৰ ৰামগুলাম 8-দিনীয়া ভ্ৰমণসূচীৰে অহা 9 ছেপ্টেম্বৰত নতুন দিল্লীত উপস্থিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে নবীন চন্দ্ৰ ৰামগুলামৰ এয়া প্ৰথমটো ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ছোৱাত মৰিছাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মুম্বাই, বাৰাণসী, অযোধ্যা আৰু তিৰুপতি ভ্ৰমণ কৰিব। ভাৰতীয় লোকৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াত হোৱা প্ৰতিবাদক লৈ সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত জয়ছোৱালে কয় যে অষ্ট্ৰেলিয়াৰ বহু চহৰত অনুপ্ৰৱেশ বিৰোধী প্ৰতিবাদ সংঘটিত হৈছিল আৰু এই সন্দৰ্ভত ভাৰতীয় উচ্চায়ুক্ত আৰু কনচুলেট জেনেৰেলৰ তৰফৰ পৰা অষ্ট্ৰেলিয়াৰ চৰকাৰৰ সৈতে নিয়মীয়া যোগাযোগ অব্যাহত ৰখা হৈছে। তেওঁ লগতে কয় যে ভাৰত চৰকাৰে বহিৰাষ্ট্ৰত থকা সকলো ভাৰতীয়ৰ কল্যাণ আৰু মংগলৰ বাবে সদায়ে কাম কৰি আহিছে। ভাৰত আৰু চীনৰ মাজত অনুষ্ঠিত শেহতীয়া বৈঠকৰ সন্দৰ্ভত সাংবাদিকৰ আন এটা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে দেশ দুখনে ইতিবাচক দৃষ্টিভংগীৰে আলোচনা কৰিছিল আৰু ভৱিষ্যতেও ইতিবাচকভাৱে সম্পৰ্ক আগবাঢ়ি যাব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শক্তিৰ ব্যৱহাৰ সীমিত কৰাৰ লক্ষ্যৰে এটা নতুন ভূতাপীয় শক্তি নীতি যুগুত কৰাৰ বাবে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নিৰ্দেশ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত এই নতুন নীতিয়ে ভূতাপীয় শক্তি উপযুক্তভাৱে ব্যৱহাৰ তথা সুচল কৰা আৰু উদ্যোগৰ বাবে উপযোগী কৰি গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। নতুন দিল্লীত আজি ভূতাপীয় শক্তিৰ সম্ভাৱনা সন্দৰ্ভত অনুষ্ঠিত এখন বৈঠকত তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলক এই নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে পঞ্জাৱৰ শেহতীয়া বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বিশদ প্ৰতিবেদন প্ৰধানমন্ত্ৰীক শীঘ্ৰেই তেওঁ দাখিল কৰিব। বাৰ্তাটোত তেওঁ লগতে কয় যে ৰাজ্যখনৰ এই সংকট নিৰাময়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি পঞ্জাবৰ বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলসমূহ পুনৰ নিৰ্মাণৰ বাবে হ্ৰস্ব মধ্যমীয়া আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি মন্তব্য কৰে। সমগ্ৰ দেশত আজি শিক্ষাবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মবাৰ্ষিকী উপলক্ষে শিক্ষক দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাসমূহ প্ৰদান কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে নাৰীসকলৰ উন্নতিৰ বাবে কন্যা সন্তানক শিক্ষা প্ৰদান কৰাত অধিক গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কন্যা সন্তানৰ শিক্ষাৰ বিষয়টোৱে সৰ্বাধিক অগ্ৰাধিকাৰ পোৱা উচিত। তেওঁ লগতে কয় যে কন্যা সন্তানৰ শিক্ষাত বিনিয়োগ কৰা মানেই পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি অমূল্য আৱদান আগবঢ়োৱাকে বুজায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উচ্চ শিক্ষাত কন্যা সন্তানৰ নামভৰ্তিৰ ক্ৰমবৰ্ধিত অনুপাতে তেওঁক আনন্দ দিছে বুলিও প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষাই ব্যক্তিক সবল কৰে। তেওঁ কয় যে খাদ্য, বস্ত্ৰ আৰু আশ্ৰয়স্থলৰ দৰে শিক্ষাও মানুহৰ সন্মান আৰু নিৰাপত্তাৰ বাবে অতি প্ৰয়োজন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে ইউক্ৰেইনত নিয়োজিত পশ্চিমীয়া দেশসমূহৰ সেনাও মস্কোৰ আক্ৰমণৰ লক্ষ্য হ'ব। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে এদিন পূৰ্বে ইউক্ৰেইনক 26খন দেশে সুৰক্ষা নিশ্চয়তা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাছতে ভ্লাডিমিৰ পুটিনে ভ্লাডিভষ্টকত অনুষ্ঠিত এখন অৰ্থনৈতিক মঞ্চত আজি এই কথা ঘোষণা কৰে। তেওঁ লগতে এই কথাও কয় যে নাটোৱে কিভক সদস্য হিচাপে গ্ৰহণ কৰাৰ লগতে ইউক্ৰেইনত সেনা নিয়োগ কৰাৰ বাবেই ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল। বিহাৰৰ ৰাজগীৰত চলি থকা পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব। খেলখন ৰাজগীৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। ভাৰতে এতিয়ালৈকে এখন খেলত জয়লাভ কৰাৰ লগতে আন এখন খেলত সমতা স্থাপন কৰি ছুপাৰ ফ'ৰ পৰ্যায়ৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। কালি সন্ধিয়া অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ আন এখন খেলত ভাৰতে মালয়েছিয়াক 4-1 গ'লত পৰাস্ত কৰিছিল। অধিনায়ক হৰমিনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে আক্ৰমণাত্মকভাৱে খেলি প্ৰতিযোগিতাৰ শক্তিশালী মালয়েছিয়াক পৰাস্ত কৰিছিল। ইউ এছ অ'পেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভা বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি হ'ব। আমেৰিকাৰ এনিছিমোভাই প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত নাওমি আছকাক পৰাস্ত কৰে। ইফালে প্ৰথমখন ছেমিফাইনেলত বেলাৰুছৰ ছেভেলেংকাই আমেৰিকাৰ জেছিকা পেগোলাক পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ দেশত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হোৱা লোকসকলৰ কৰ্মস্পৃহাক প্ৰশংসা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে নতুন সামগ্ৰী আৰু সেৱাকৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু এই ব্যৱস্থাই মূলধনী ব্যয়ত প্ৰভাৱ নেপেলায়। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে আজি দ্বিতীয় পৰ্যায়ৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ 2025 অভিযান মুকলি কৰে। আৰু বিহাৰৰ ৰাজগীৰত চলি থকা পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8:00 বজাত শুনিবলৈ পাব।